এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথী কৰ্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথীসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলা সবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আমাৰ মাননীয় মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার সপোনৰ আঁচনি হল অরুণোদয়। এই আঁচনিখন তেখেতে বিত্তমন্ত্রী থাকতে আরম্ভ কৰিছিল আৰু আজি যোৱা সাতটা বছৰে এই আঁচনিখনে এটা সুন্দৰ ৰূপলৈ আহিলে। এই আঁচনিখনৰ ক্ষেত্ৰত বহু সময়ত তৃণমূল পৰ্যায়ত বিভিন্ন ধৰণৰ কুৱেৰিজ থাকে, অসুবিধা থাকে। হয়তো কিছুমান মহিলা এনেকুৱা আছে যে তেওঁলোকে পাই আছিল, এতিয়া পোৱা নাই। কেতিয়াবা হয় তেওঁলোকৰ ক'ৰবাত আধাৰ ডিএক্টিভ হৈ আছে, ক'ৰবাত KYC আপডেট হোৱা নাই, বা কিবা কিবি কাৰণত তেওঁলোকৰ ক্লাৰিকেল ক'ৰবাত কিবা এটা অসুবিধা হৈছে, এই ধৰণৰ বিভিন্ন অভিযোগ থাকে। সেইকাৰণে আমি প্ৰতিটো সমষ্টিত একোজনকৈ অৰুণোদয় সাৰথি দিয়া হৈছে। তেখেতসকল আমাৰ অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে তেখেতসকলে কাম কৰি আছিল। তেখেতসকলক আমি অতিৰিক্তভাৱে সেই কামৰ পৰা আনি অৰুণোদয় সাৰথি হিচাপে নমিনেটেড কৰিছো। তেখেতসকলে প্ৰত্যেক বিধানসভা সমষ্টিৰ একোজনৰ দায়িত্ব ল'ব।
দিশপুৰৰ জনতা ভৱনত আজি বিয়লি বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। এই সভাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে জিলাসমূহৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে। তামোলপুৰ জিলাৰ জলসিঞ্চন ব্যৱস্থাসমূহৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ যুৱক যুৱতীসকলৰ মাজত উচ্চ মানসম্পন্ন বাণিজ্যিক কৃষিত জড়িত হবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে দিনযোৰা কাৰ্যসূচীৰে কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা জিলাখনত উপস্থিত হয়। তামোলপুৰৰ বিধায়ক তথা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সৈতে আজি মন্ত্ৰী হাজৰিকাই ভাৰত ভূটান সীমান্তৰ সোৱনখাটাৰ মানক চৌকী পৰিদৰ্শন কৰে। ভূটানৰ পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈত নিৰ্মাণ কৰিবলগীয়া জলসিঞ্চন প্ৰকল্পৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। 70 কোটি টকা ব্যয় সাপেক্ষ এটা নতুন প্ৰকল্পৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই 1800 হেক্টৰ কৃষিভূমি সামৰি ল'ব। অঞ্চলটোৰ সকলো প্ৰস্তাৱিত আঁচনি ফলপ্ৰসূ হলে মুঠ জলসিঞ্চনপ্ৰাপ্ত কৃষিভূমিৰ পৰিমাণ 8000লৈ বৃদ্ধি হ'ব। ইয়াৰ ফলস্বৰূপে স্থানীয় কৃষকসকলে এটা বছৰত 3 বাৰকৈ শস্য উৎপাদন কৰিব পাৰিব বুলি শ্ৰীহাজৰিকাই উল্লেখ কৰে। তেওঁ লগতে দৰংগা নদীৰ হাতীডোবাৰ জলসিঞ্চন প্ৰকল্পৰো বুজ লয়। কালা নদী জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক অধিক সম্প্ৰসাৰণ কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে বগামাটিৰ বৰনদী আঁচনিও পৰ্যবেক্ষণ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই জিলাখনৰ চেচাপানী দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে 5 বিঘা ভূমিত ড্ৰেগন ফলৰ খেতিৰে বছৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ 6 বিঘা মাটিত তামোলৰ বাগান আৰু তিল খেতিৰে স্বাৱলম্বী হৈ উঠা দৈমালু বসুমতাৰীৰ প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই এই ভ্ৰমণৰ সময়তে BTCৰ সদ্যপ্ৰয়াত উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হৈ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। বিয়লিৰ ভাগত শ্ৰী হাজৰিকাই তামোলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ নতুন দিল্লীৰ সদস্য ডঃ পাৰ্থ বিশ্বাসে আজি যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰে। তেওঁ বান পৰিস্থিতিৰ লগতে সাহায্য পুনৰ সংস্থাপন কাৰ্যসূচী সন্দৰ্ভতো জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ বিশ্বাসে টিয়কৰ ঔগুৰি অঞ্চলৰ বানপীড়িত লোকসকলৰ মাজতো সামগ্ৰী বিতৰণ কৰে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয়। এই উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীসহ লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা আদিৰ লগতে ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতেও অনুষ্ঠান সন্দৰ্ভত মন্ত্ৰী শ্ৰী বৰাই বৈঠকত মিলিত হয়। এই দিনটোত ৰাজ্যৰ বিদ্যালয়সমূহত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰা হ'ব বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।